এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61লৈ বৃদ্ধি, মুখ্যমন্ত্ৰীৰ সৈতে বান সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ, সকলো ধৰণৰ সহায়ৰ আশ্বাস, নীটক লৈ শিক্ষাৰ্থীসকলৰ উদ্বেগ যথাযথ যদিও বিষয়টো লৈ ৰাজনীতি কৰা উচিত নহয় বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, আৰু হাৰাৰেত আজি ভাৰত আৰু জিম্বাবৱেৰ মাজৰ তিনিখনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল। অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 8,56খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 56,606 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। বানপীড়িতসকলৰ বাবে স্থাপন কৰা 96টা আশ্ৰয় শিবিৰত 1,15,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। উজনি অসমৰ মাজেৰে বৈ যোৱা দিখৌ, দিচাং আৰু ধনশিৰিকে ধৰি গুৰুত্বপূৰ্ণ নৈসমূহ বিপদসীমাৰ ওপৰেদি বৈ আছে। ইয়াৰ ফলত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। নিপকৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটোৰ 4খন স্পিলৱে গেট খুলি দিবলগীয়া হৈছে। বৰ্তমান এই গেটেৰে প্ৰতি ছেকেণ্ডত প্ৰায় 2,11,000 লিটাৰ পানী এৰি দিয়া হৈছে। পানী এৰি দিয়াৰ ফলত গোলাঘাট আৰু বোকাখাট মহকুমাৰ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা প্ৰশাসনে প্ৰকল্পটোৰ নামনি অঞ্চলত বানৰ আশংকা কৰি নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। এই সন্দৰ্ভত আমাক জনাইছে গোলাঘাট জিলাৰ সংবাদদাতা হিৰণ্য গগৈয়ে।
গোলাঘাট আৰু বোকাখাট জলসম্পদ বিভাগৰ কণ্ট্ৰল ৰুমৰ বান বুলেটিন অনুসৰি যোৱা নিশা 12 বজালৈকে ধনশিৰি নদীত, নুমলীগড়ত গেলাবিল নদীৰ বাদলিপাৰাত আৰু কাকদোঙা নদীৰ ডিফল্টিঙত বিপদসীমাৰ ওপৰেৰে নদীৰ পানী বৈ আছে। আনহাতে দয়াং নদীৰ জলপৃষ্ঠ জামুগুৰিত 96.49 মিটাৰ ৰেকৰ্ড কৰা হৈছে। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসন সম্পূৰ্ণ সষ্টম হৈ থকাৰ তথ্য লাভ কৰিছো আৰু SDRF বাহিনীও সষ্টম হৈ থাকি নৈপৰীয়া ৰাইজক সজাগ কৰি ৰাখিছে আৰু প্ৰশাসনে এই বান পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে তথা নৈপৰীয়া ৰাইজ আছে, ৰাইজক আতংকিত নহৈ সজাগ আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে। আৰু যিহেতু বৰ্তমানেও নিপকুৰ যি 4খনকৈ গেট খুলি ৰখা হৈছে আৰু ইয়াৰ ফলত যিকোনো সময়তে আচলতে নৈপৰীয়া ৰাইজৰ ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা এই মুহূৰ্তলৈকেও আশংকা কৰি থকা হৈছে।
বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। কৰ্তৃপক্ষসমূহে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু বেয়াকৈ ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু বানৰ ফলত হোৱা ক্ষয় ক্ষতি, উদ্ধাৰ অভিযান আৰু প্ৰত্যাহ্বানৰ বুজ লয়। কথোপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰভাৱিত পৰিয়ালসমূহলৈ সাহায্য আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে শ্ৰীমোদীক অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে বানৰ ফলত ধন জন হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা ব্যক্ত কৰে আৰু প্ৰাকৃতিক সমস্যাটোক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি আশ্বাস দিয়ে। কেন্দ্ৰীয় চৰকাৰে সাহায্য, পুনৰ্বাসন আৰু পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াত সৰ্বতোপ্ৰকাৰে সহায় কৰিব বুলিও তেওঁ আশ্বাস দিয়ে। যোৰহাট জিলাৰ শলমৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অত্যন্ত দূৰৱৰ্তী আৰু দুৰ্গম বানাক্ৰান্ত অঞ্চল বৰকানাচুকত আজি এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ ফলত স্বাস্থ্যকৰ্মীসকলে বহুতো প্ৰত্যাহ্বান নেওচি বানপীড়িত অঞ্চলটোত উপস্থিত হয়। যোৰহাট জিলা প্ৰশাসনে তেওঁলোকৰ এই সাহসী পদক্ষেপ আৰু সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। শেহতীয়া ভয়াৱহ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যোৰহাট জিলাৰ কাকদোঙা আৰু চৰাইপানী অঞ্চলত নদীৰ মথাউৰি ছিগিৰ সৃষ্টি হোৱা সংকট প্ৰতিৰোধ কৰিবলৈ জলসম্পদ বিভাগে জৰুৰীভাৱে সাময়িক মেৰামতিৰ কাম আৰম্ভ কৰিছে। পৰিস্থিতি অধিক অৱনতি নহবলৈ প্ৰশাসন আৰু জলসম্পদ বিভাগৰ যৌথ উদ্যোগত জৰুৰীকালীন ভিত্তিত এই সাময়িক সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আনহাতে শলমৰা খহনীয়া অংশত প্ৰতিৰোধৰ বাবে জিঅ' টিউব সংস্থাপনৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতিৰ কাম দ্ৰুতগতিত চলি আছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় চিকিৎসা বিজ্ঞানের পাঠ্যক্রমত নামভর্তির পরীক্ষা নিটক লৈ শিক্ষার্থীসকলক উদ্বেগ যথাযথ বলে অভিহিত করেছে। গুৱাহাটীত কালি এখন সংবাদমেলত এই কথা প্রকাশ করে মুখ্যমন্ত্রীগৰাকীয়ে কয় যে ৰাজ্যখন ভয়াবহ বান পরিস্থিতির সঙ্গে যুঁজ দি থকার সময়ত বিষয়টোলৈ রাজনীতি করা উচিত নহয়। বিষয়টোক লৈ করা প্রতিবাদক রাজনৈতিক উদ্দেশ্য সিদ্ধির অভিযানলৈ রূপান্তর করা উচিত নহয় বুলিও তেওঁ মন্তব্য করে। ডক্টর শর্মায় কয় যে সরকার শিক্ষার্থীসকলৰ সৈতে আছে আর ই দেশের পরীক্ষা ব্যবস্থাটো অধিক স্বচ্ছ আর শক্তিশালী হওয়াটো বিচাৰে। কেন্দ্রীয় সরকারে নিটক লৈ সৃষ্টি হওয়া উদ্বেগ দূর করার বাবে ইতিমধ্যে ব্যবস্থা গ্রহণ করেছে বুলি তেওঁ উল্লেখ করে।
আমার ছাত্রসকলের যেটো কনসার্ন নিটক লৈ তাত আমার সকলোরে সমবেদনা আছে আর আমি সকলোৱে বিচাৰো যে আমার এক্সাম সিস্টেম পরীক্ষা সিস্টেম ভাল হব লাগে। প্রধানমন্ত্রী ডাঙরিয়ায় ইতিমধ্যে এই বিষয়ে ব্যবস্থা হাতত লৈছে। যিকোনো প্রটেস্ট রাজনীতিকরণ হব নালাগে আর বিশেষকৈ যি সময়ত অসমত বানপানীত মানুহে জীবন আর মৃত্যুর লগত সংগ্রাম করে আছে সেই সময়ত আমি শিবসাগর চৰাইদেউ গোলাঘাট যোরহাট জেলার দুর্দশাগ্রস্ত মানুহৰ লগত থিয় হব লাগে।
মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার রাজ্যের দুগ্ধখণ্ডর সামগ্রীর রূপান্তর আর দীর্ঘমেয়াদী উন্নয়নের রূপরেখার পর্যালোচনা করার উদ্দেশ্যে কালি রাষ্ট্রীয় দুগ্ধ উন্নয়ন পরিষদ আর সমবায় বিভাগের সঙ্গে এখন বৈঠকত মিলিত হয়। বৈঠকত দুগ্ধ উৎপাদকর পঞ্জীয়ন প্রক্রিয়ার সরলীকরণ, উৎপাদন বৃদ্ধি, যোরহাট, ধেমাজি আর ডিব্রুগড়ত দৈনিক 2,50,000 লিটার ক্ষমতাসম্পন্ন আধুনিক দুগ্ধ প্রসংস্করণ কেন্দ্র কার্যক্ষম করা, 200 কোটি টকার টেট্রাপেক দুগ্ধ প্রসংস্করণ আর পেকেজিং প্রকল্প, থলুয়া প্রজাতির গরুর সংরক্ষণ তথা বিকাশ আর রাষ্ট্রীয় দুগ্ধ উন্নয়ন পরিষদের আঞ্চলিক কার্যালয় স্থাপনের সম্ভাবনার বিষয়ে বিশদভাবে আলোচনা করা হয়। শিবসাগর জেলা প্রশাসনে অবৈধভাবে অত্যাবশ্যকীয় সামগ্রীর মূল্যবৃদ্ধি রোধ করার উদ্দেশ্যে এটা সুকীয়া হেল্পলাইন মুক্তি করেছে। প্রশাসনে বান পরিস্থিতির সুযোগ লৈ অনুচিতভাবে প্রয়োজনীয় সামগ্রীর মূল্যবৃদ্ধি করার বিরত থাকিবলৈ ব্যবসায়ীসকলক সকিয়াই দিছে। কৃত্রিম বানে অত্যাবশ্যকীয় সামগ্রীর মূল্যবৃদ্ধি অথবা কোলা বজারের ঘটনার সঙ্গে জড়িত থকাসকলের বিরুদ্ধে কঠোর ব্যবস্থা গ্রহণ করা হব বলে প্রশাসনে প্রকাশ করেছে। মণিপুরের ইম্ফল পশ্চিম জেলার পাটসৈ থানা এলাকার সাংগাইথেল পার্কর সমীপত কালি নিরাপত্তা বাহিনীয়ে যথেষ্ট সংখ্যক অস্ত্র শস্ত্র, গোলা বারুদ আর সামরিক সঁজুলি উদ্ধার করে। উদ্ধার হওয়া সামগ্রীসমূহের ভিতর ম্যাগজিনসহ 8টা পিস্তল, 4টা রাইফল, 3টা হ্যান্ড গ্রেনেড, 3টা ডিটেনেটর, যথেষ্ট সংখ্যক কার্টিজ, বুলেট প্রুফ জেকেট আর বেতার যোগাযোগ সেটকে ধরে অন্যান্য সামরিক সঁজুলি আছে। অঞ্চলটোত শান্তি শৃঙ্খলা বর্তাই রখার লক্ষ্যে নিরাপত্তারক্ষীয়ে চলা অভিযানের সময়তে এই সামগ্রীসমূহ জব্দ করা হয়। বিষয়টি সংক্রান্ত তদন্ত অব্যাহত আছে। গোয়ালপাড়া জেলার 450গৰাকী খেতিয়কে রাজসাহায্যের জৰিয়তে পাম অইলের খেতি করে বিশেষভাবে লাভবান হয়েছে। জেলা কৃষি বিভাগের তৎপরতা 2022 চনের পাম অইল বহিরাজ্যলৈ রপ্তানি হয়ে আছে। জেলাখনের দুধনৈ আর আগিয়া বিক্রী কেন্দ্রের কালি 20 মেট্রিক টন পাম অইল অন্ধ্রপ্রদেশের বিশাখাপট্টনমলৈ প্রেরণ করা হয়। উল্লেখযোগ্য যে 2015 চনের গোয়ালপাড়া জেলাত পাম অইলের খেতি আরম্ভ হয়েছে। ভারত আর জিম্বাবুয়ের মাজৰ তিনিখনিয়া টি-20 ক্রিকেট শৃঙ্খলার দ্বিতীয়খন খেল আজি হারারেত অনুষ্ঠিত হব। খেলখন ভারতীয় সময় অনুসরি বিয়লি 4:30 বজাত আরম্ভ হব। ভারত সম্প্রতি শৃঙ্খলাত 1-0 ফলাফলত আগবাড়ি আছে। ভারতে পরহি একটা স্থানত অনুষ্ঠিত শৃঙ্খলার প্রথমখন খেলত ঘরুয়া দল জিম্বাবুয়েক 7 উইকেটত পরাস্ত করে। কাইলৈ শৃংখলার তৃতীয় তথা অন্তিম খেল একটা স্থানতে অনুষ্ঠিত হব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61লৈ বৃদ্ধি। মুখ্যমন্ত্ৰীৰ সৈতে বান সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ, সকলো ধৰণৰ সহায়ৰ আশ্বাস। নিটক লৈ শিক্ষাৰ্থীসকলৰ উদ্বেগ যথাযথ যদিও বিষয়টোলৈ ৰাজনীতি কৰা উচিত নহয় বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আৰু হাৰাৰেত আজি ভাৰত আৰু জিম্বাবুৱেৰ মাজৰ তিনিখনীয়া টি-20 ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল। আমাৰ এতিয়াৰ বাতৰি ইমানত অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।